জিচয়া ৪১ অধ্যায় কুৰছৰ বিষয়ে কোৱা ভাববাণী। সেই দ্বীপবোৰ মোৰ আগত নিজম দি শুনা, দেশবাসীয়ে নতুন বল পাওক, তেওঁলোকক ওচৰত আহি কথা পাতিব দিয়া, আহা আমি একেলগে বিবাদৰ বিচাৰলৈ যাওঁ হওক। কোনে পূব দিশত এজনক উত্তেজিত কৰিলে, ধাৰ্মিকতা কাৰ্য কৰিবলৈ কোনে তেওঁক নিজৰ ভৰিৰ ওচৰলৈ মাতিছে, তেওঁ সেইজনৰ আগত দেশবাসীক সোধাই দিছে আৰু তেওঁক ৰজাসকলৰ পৰাভূত কৰাইছে। তেওঁলোকক তৰোৱালেৰে, ধূলিৰ দৰে আৰু তেওঁ ধনুৰে উৰি যোৱা নৰাৰ দৰে কৰিছে। তেওঁলোকৰ পাছে পাছে খেদি গৈছে আৰু তেওঁ বাটত ভৰি নিদিয়াকৈ নিৰাপদে আগবাঢ়ি গৈছে। কোনে সেই কাৰ্য কৰিলে আৰু তাক সিদ্ধও কৰিলে? কোনে আৰম্ভণিৰে পৰা প্ৰজন্মক উৎপন্ন কৰে? প্ৰথম যি মই আৰু শেষৰ সংগী যি মই জিহুৱা, ময়ে সেই জনা। দ্বীপবোৰে দেখি ভয় কৰিলে, পৃথিৱীৰ অন্তবোৰ কপিল, সিহঁত ওচৰ চাপি আহিল। প্ৰতিজনে নিজৰ ওচৰ চুবুৰীয়াক সহায় কৰিলে আৰু প্ৰতিজনে ইজনে আনজনক ক'লে, হাস কৰা। সেইদৰে বাহৈয়ে সোণাৰীক আৰু হাতুৰীয়ে কাম কৰাজনক, নিয়াৰীত খুন্দাজনক সাহস দিলে, ঢালাই কৰাৰ বিষয়ে ক'লে, এইটো উত্তম, আৰু সি গজাল মাৰি তাক সংলগ্ন কৰিলে যাতে সেয়া তলত নপৰে। কিন্তু সেই মোৰ দাস ইজৰাইল, যাকোব, যাক মই মনোনীত কৰিলোঁ, মোৰ বন্ধু আব্ৰাহামৰ সন্তান, যাক মই পৃথিৱীৰ অন্তৰ পৰা হাতেৰে ধৰি আনিলোঁ আৰু যাক মই অতি দূৰৰ পৰা মাতি আনিলোঁ, যাক মই ক'লোঁ, তুমি মোৰ দাস, মই তোমাক মনোনীত কৰিলোঁ আৰু তোমাক ত্যাগ কৰা হোৱা নাই। ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ। ব্যাকুল নহ'বা, কাৰণ মই তোমাৰ ঈশ্বৰ। মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম আৰু মোৰ বিজয়যুক্ত সোঁহাতেৰে তোমাক ধৰি ৰাখিম। চোৱা, যিসকলে তোমাৰ বিৰুদ্ধে ক্ৰুদ্ধ কৰিছে সেই সকলোৱে লাজ পাই বিবৰ্ণ হ'ব। যিসকলে তোমাক প্ৰতিবাদ কৰে তেওঁলোক একো নোহোৱা যেন হ'ব আৰু বিনষ্ট হ'ব। যিসকলে তোমাৰ বিৰুদ্ধে কৰে তেওঁলোকক তুমি বিচাৰি নাপাবা। যিসকলে তোমাৰ লগত যুদ্ধ কৰে তেওঁলোক শূন্য আৰু একো নোহোৱা যেন হ'ব। কিয়নো তোমাৰ ঈশ্বৰ জিহুৱা, যি ময়ে তোমাৰ সোঁহাতত ধৰোঁ আৰু কওঁ, ভয় নকৰিবা, ময়ে তোমাক সহায় কৰিম। সেই পূব যাকোব, সেই ইজৰাইল লোকসকল, ভয় নকৰিবা। জিহুৱাই কৈছে, ময়ে তোমাক সহায় কৰিম আৰু ইজৰাইলৰ পবিত্ৰ ঈশ্বৰ জনাই তোমাৰ মুক্তিদাতা। চোৱা, মই তোমাক এক নতুন চোকা দাঁত থকা মৰণা মৰা যন্ত্ৰস্বৰূপ কৰিম। তুমি পৰ্বতবোৰ মৰণা মাৰি গুৰি কৰিবা আৰু পাহাৰবোৰক তোহৰ দৰে কৰিবা। তুমি সেইবোৰক জাৰিবা আৰু বতাহে সেইবোৰক উৰুৱাই নিব আৰু বামৰলি বতাহে সেইবোৰক হিঁচৰিত কৰিব। কিন্তু তুমি জিহুৱাত উল্লাস কৰিবা, তুমি ইজৰাইলৰ পবিত্ৰ ঈশ্বৰ জনাত গৌৰৱ কৰিবা। দুখী আৰু অভাৱীসকলে পানী বিচাৰে, কিন্তু তাত পানী নাই আৰু তেওঁলোকৰ জিভা পিয়াহতে শুকাই যায়। মই জিহুৱাই তেওঁলোকৰ প্ৰাৰ্থনাৰ শুনিম, মই ইজৰাইলৰ ঈশ্বৰ তেওঁলোকক ত্যাগ নকৰিম। মই এঢলীয়া স্থানৰ পৰা তললৈ যোৱাকৈ নদীবোৰ আৰু উপত্যকাৰ মাজত ভুমুকবোৰ উলিয়াম। মই মৰুভূমিক এক জলাশয় কৰিম আৰু খৰাং মাটিক ভুমুকেৰে পৰিপূৰ্ণ কৰিম। মই অৰণ্যত বনৰীয়া এৰছ, বাবল, মেণ্ডি আৰু জলফাই গছ ৰুম আৰু মৰুভূমিত দেৱদাৰু, টিধৰ, তাচুৰ গছ একেলগে ৰুই থ'ম। জিহুৱাই নিজ হাতে যে এই কাৰ্য কৰিলে আৰু ইজৰাইলৰ পবিত্ৰ ঈশ্বৰ জনাই যে তাক সৃষ্টি কৰিলে, ইয়াক লোকসকলে যেন দেখিব আৰু বিবেচনা কৰি একে সময়তে বুজিব পাৰে, এনে অভিপ্ৰায়ে মই সেই কাৰ্য কৰিম। জিহুৱাই কৈছে, তোমালোকৰ গোচৰ উপস্থিত কৰা। জাকোবৰ ৰজাই কৈছে, তোমালোকৰ মূৰ্তিৰ বাবে দৃহ প্ৰমাণ আনা। তোমালোকক তেওঁলোকৰ প্ৰমাণ আমালৈ আনিবলৈ দিয়া হওক, আৰু আগলৈ কি ঘটিব তাক আমাৰ আগত প্ৰকাশ কৰিবলৈ দিয়া হওক। সেয়ে আমি এই সকলো ভালদৰে বুজিব পাৰিম। আগেৰে কৰা ভৱিষ্যৎবাণী আমাক কোৱা হওক, সেয়ে আমি তেওঁলোকৰ ওপৰত প্ৰতিফলিত কৰিম, আৰু তেওঁলোকে কিদৰে সিদ্ধ কৰিব তাক জানিম। তোমালোক যে ঈশ্বৰ, ইয়াক আমি জানিবলৈ ভৱিষ্যতে কি ঘটিব তাক প্ৰকাশ কৰা। আমি যাতে সংকৃত আৰু বিস্ময় মানি দেখিবৰ বাবে তোমালোকে মংগল বা অমংগল কৰা। চোৱা, তোমালোকৰ মূৰ্তিবোৰ একো নহয়, আৰু তোমালোকৰ কাৰ্যও একো নহয়। তোমালোকক মনোনীত কৰাজন ঘৃণনীয়। মই উত্তৰ দিশত এজনক উৎপন্ন কৰিলোঁ, আৰু তেওঁ আহিছে। মোৰ নাম লোৱাজনক সূৰ্য উদয় হোৱাৰ ফালে মই মাতিলোঁ। বোকা গছকাৰ দৰে আৰু কুমাৰে মাটি খচাৰ দৰে তেওঁ শাসনকৰ্তাসকলক গচকিব। কোনে ইয়াক আদিৰে পৰা প্ৰকাশ কৰিলে আৰু কোনে আগতে কৰিলে, সেই কথা জানিবৰ বাবে যাতে আমি ক'ব পাৰোঁ তেওঁ সত্য। বাস্তৱিকতে তেওঁলোকৰ কোনোৱে এই আজ্ঞা দিয়া নাছিল। তুমি কোৱা কথা কোনে শুনা নাছিল? মই প্ৰথমে চিয়োনক কৈছিলোঁ, ইয়াত এওঁলোকক চোৱা, মই এজন প্ৰচাৰক জেৰুচালেমলৈ পঠালোঁ। যেতিয়া মই চালোঁ তাত কোনো এজনো নাই, ভাল পৰামৰ্শ দিব পৰা কোনো এজনো তেওঁলোকৰ মাজত নাই। মই সুধিলে উত্তৰত এটা শব্দ ক'ব পৰা কোন আছে? চোৱা, তেওঁলোকৰ সকলোৱে অসাৰ, আৰু তেওঁলোকৰ কাৰ্যও অসাৰ। তেওঁলোকৰ হাঁচত ঢলা মূৰ্তিবোৰ ভাৱ আৰু শূন্য মাথোন।